দ্বিতীয় বিবরণ ১২ অধ্যায়। ঈশ্বৰৰ আৰাধনাৰ কাৰণে বিশেষ ঠাই নিৰূপণ। আপোনালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহুৱাই যি দেশ আপোনালোকক অধিকাৰ অৰ্থে দিছে, সেই দেশত গোটেই জীৱনকাল আপোনালোকে এই সকলো বিধি আৰু শাসন প্ৰণালীবোৰ মানি চলিব। আপোনালোকে যি জাতিবোৰক উচ্ছেদ কৰিব, তেওঁলোকে ওখ পৰ্বতত, পাহাৰত আৰু সেউজীয়া গছৰ তলত যি সকলো দেৱ দেৱীৰ পূজা কৰে, সেই ঠাইবোৰ আপোনালোকে সম্পূৰ্ণকৈ ধ্বংস কৰিব। তেওঁলোকৰ যজ্ঞ বেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ শিলৰ স্তম্ভবোৰ দুখৰ দুখৰ কৰিব, তেওঁলোকৰ আচেৰা মূৰ্তিবোৰ জুইত পুৰি পেলাব, তেওঁলোকৰ দেৱতাৰ সকলো কটা প্ৰতিমাবোৰ কাটি পেলাব, আৰু এইদৰে সেই ঠাইৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিব। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ উপাসনা সেই লোকসকলে কৰাৰ দৰে নকৰিব, কিন্তু ঈশ্বৰ যিহুৱাই নিজৰ নাম স্থাপন কৰিবৰ কাৰণে আপোনালোকৰ সকলো ফৈদৰ মাজত যি ঠাই মনোনীত কৰিব, সেই ঠাই তেওঁ বসতিৰ ঠাই হ'ব। আপোনালোকে অৱশ্যে তেওঁ উপাসনাৰ কাৰণে সেই ঠাইলৈ যাব। আপোনালোকে আপোনালোকৰ হোম বলি, বলি উৎসৰ্গ, দশমভাগ আৰু আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, সংকল্পৰ পূৰণৰ নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান আৰু গৰু ছাগলী, মেৰ আদি জাকৰ প্ৰথমে জগা পোৱালি সেই ঠাইলৈ লৈ যাব। সেই ঠাইতে আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ সন্মুখত আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৱে আহাৰ গ্ৰহণ কৰিব, আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁক দিয়া আশীৰ্বাদক লৈ আপোনালোকে আনন্দ উল্লাস কৰিব। আমি এতিয়া ইয়াত যি যি কাৰ্য কৰিছোঁ, সেইবোৰৰ দৰে আপোনালোকে সেই ঠাইত নকৰিব। প্ৰতিজনে নিজ চকুত যি ভাল দেখে তাকে নকৰিব, কিয়নো আপোনালোকৰ ঈশ্বৰ যিহুৱাই বিশ্বামৰ কাৰণে যি আধিপত্য আপোনালোকক দিবলৈ গৈছে, আপোনালোকে এতিয়াও সেই ঠাইত প্ৰৱেশ কৰা নাই। আপোনালোকৰ ঈশ্বৰ যিহুৱাই আধিপত্য হিচাপে যি দেশ আপোনালোকক দিছে, আপোনালোকে জৰ্দন নদী পাৰ হৈ যেতিয়া সেই দেশত বাস কৰিব, তেতিয়া তেওঁ আপোনালোকৰ চাৰিওফালে থকা সত্তবোৰৰ কাষৰ পৰা আপোনালোকক বিশ্ৰাম দিব, আৰু আপোনালোকে নিৰাপদে সেই ঠাইত বাস কৰিব পাৰিব। তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহুৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি ল'ব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিব, অৰ্থাৎ নিজ নিজ হোম বলি, বলি উৎসৰ্গ, দশমভাগ, আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহুৱাৰ উদ্দেশ্যে কৰা সকলো সংকল্প পূৰণৰ নৈবেদ্য। সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ সন্মুখত আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালী, দাস দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবিয়া লোকসকল, যিসকলৰ নিজৰ বুলিবলৈ কোনো ভাগ বা আধিপত্য নাই, আপোনালোক সকলোৱে আনন্দ কৰিব। নিজৰ বিষয়ে সাৱধান হ'ব, যিকোনো স্থানতে আপোনালোকে হোম বলি উৎসৰ্গ নকৰিব, কিন্তু আপোনালোকৰ ফৈদৰ মাজত যিহুৱাই যি ঠাই মনোনীত কৰিব, কেৱল সেই ঠাইতহে হোম বলি উৎসৰ্গ কৰিব, আৰু সেই ঠাইতহে মই আদেশ কৰা সকলো আজ্ঞা পালন কৰিব। তেতিয়াহে আপোনালোকৰ ঈশ্বৰ যিহুৱাই আপোনালোকক আশীৰ্বাদ কৰি যি সকলো পশু দিব, সেইবোৰ আপোনালোকে আপোনালোকৰ দুৱাৰৰ ভিতৰত নগৰত মাৰি মাংস ভোজন কৰিব পাৰিব। যেনেকৈ আপোনালোকৰ সুচি আৰু অসুচি সকলো লোকেই কৃষ্ণহাৰ আৰু হৰিণাৰ মাংস খায়, কিন্তু আপোনালোকে তেজ নাখাব, তাক পানীৰ দৰে মাটিত ঢালি পেলাব। আপোনালোকৰ শস্য নতুন দ্ৰাক্ষাৰস বা তেলৰ দশমভাগ, নাইবা গৰু ছাগলী, মেৰ আদি প্ৰথমে জগা পোৱালি সংকল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া কোনো নৈবেদ্য, ইচ্ছাকৃতৰ বিশেষ দান বা আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য আপোনালোকে নিজৰ নগৰৰ দুৱাৰৰ ভিতৰত খাব নোৱাৰিব। কিন্তু আপোনালোকৰ ঈশ্বৰ যিহুৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ সন্মুখত আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালী দাস দাসী আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবিয়া লোকসকলে সেইবোৰ ভোজন কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁক দিয়া আশীৰ্বাদক লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ সন্মুখত আনন্দ উল্লাস কৰিব। শুনক, আপোনালোকে যিমান দিন আপোনালোকৰ দেশত বাস কৰিব সিমান দিনলৈকে লেবিয়াসকলক ত্যাগ নকৰিব। আপোনালোকৰ ঈশ্বৰ যিহুৱাই কৰা নিজ প্ৰতিজ্ঞাৰ দৰে সীমা বিস্তাৰ কৰাৰ পাছত যেতিয়া আপোনালোকে মাংস খাবলৈ ইচ্ছা কৰি ক'ব মাংস খাম, তেতিয়া আপোনালোকে ইচ্ছা মনেৰে মাংস খাব পাৰিব। আপোনালোকৰ ঈশ্বৰ যিহুৱাই নিজৰ নাম স্থাপন কৰিবৰ অৰ্থে যি ঠাই বাছি ল'ব, সেয়ে যদি আপোনালোকৰ ওচৰৰ পৰা বহুত দূৰৈত হয় তেন্তে মই দিয়া আজ্ঞা অনুসাৰে আপোনালোকে যিহুৱাই আপোনালোকক দিয়া গৰু ছাগলী মেৰ আদি জাকৰ পৰা পশুলৈ মাৰিব পাৰিব আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত মনৰ ইচ্ছাৰ দৰে ভোজন কৰিব পাৰিব। কৃষ্ণহাৰ আৰু হৰিণাৰ মাংস খোৱাৰ দৰে আপোনালোকে তাক খাব, শুচি বা অশুচি সকলো লোকেই তাক ভোজন কৰিব পাৰিব। কিন্তু সাৱধান, তেজ নাখাব, কিয়নো তেজে হৈছে জীৱনৰ প্ৰাণ, এই হেতুকে মঙহেৰে সৈতে প্ৰাণ নাখাব। আপোনালোকে তাক নাখাই পানীৰ দৰে মাটিত ঢালি দিব। আপোনালোক আৰু আপোনালোকৰ ভাবী সন্তানসকলৰ মংগল হ'বৰ কাৰণে আপোনালোকে তেজ প্ৰাণ নকৰিব, তেতিয়া যিহুৱাৰ দৃষ্টিত যি ভাল তাক কৰা হ'ব। যিহুৱাই মনোনীত কৰা ঠাইত কেৱল আপোনালোকৰ পবিত্ৰ দ্ৰব্য আৰু সংকল্প কৰা নৈবেদ্য নিব লাগিব। আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ যজ্ঞবেদীৰ ওপৰত আপোনালোকে আপোনালোকৰ হোম বলি অৰ্থাৎ মঙহ আৰু তেজ উৎসৰ্গ কৰিব। আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ যজ্ঞবেদীৰ ওপৰত বলিৰ তেজ ঢালি দিব লাগিব, কিন্তু তাৰ মাংস আপোনালোকে খাব পাৰিব। আপোনালোকৰ আৰু আপোনালোকৰ পাছত আপোনালোকৰ ভাবী সন্তানসকলৰ যেন চিৰকাল মংগল হয়, সেয়ে মই দিয়া এই সকলো আজ্ঞা আপোনালোকে যত্নেৰে পালন কৰিব। কাৰণ তেনে কৰিলে আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ দৃষ্টিত যি ন্যায় আৰু ভাল তাক কৰা হ'ব। যি জাতিসমূহৰ আধিপত্য ল'বলৈ আপোনালোক গৈছে, আপোনালোকৰ ঈশ্বৰ যিহুৱাই আপোনালোকৰ আগৰ পৰা তেওঁলোকক একেবাৰে ধ্বংস কৰি দিব। যেতিয়া আধিপত্য ভোগ কৰি তেওঁলোকৰ দেশত বাস কৰিব, তেতিয়া সাৱধান হ'ব যাতে আপোনালোকৰ আগৰ পৰা তেওঁলোক বিনষ্ট হৈ যোৱাৰ পাছত তেওঁলোকৰ দেৱ দেৱীৰ বিষয়ে বিচাৰ নিবলৈ গৈ আপোনালোকে এই বুলি সুধি ফাণ্ডত নপৰিব, এই জাতিবোৰে কেনেদৰে নিজৰ দেৱতাবোৰৰ আৰাধনা কৰে। শেষত ক'ব, ময়ো তেনেকৈ কৰিম। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ আৰাধনা তেওঁলোকে কৰাৰ দৰে নকৰিব, কিয়নো তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে যি ঘিনলগীয়া কাৰ্য কৰে সেই সকলোবোৰ যিহুৱাই ঘিন কৰে। এনেকি তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে নিজৰ ল'ৰা ছোৱালীবোৰক জুইত পুৰি উৎসৰ্গ কৰে। মই আপোনালোকক যি যি আজ্ঞা দিছো আপোনালোকে সেই সকলোকে পালন কৰিব, ইয়াৰ লগত আপোনালোকে একো কথা যোগ নিদিব আৰু ইয়াৰ পৰা একো কথা বাদ নিদিব।